এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পৰিকল্পনা। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু দুৱাৰদলিত কাইলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন। পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাগৰাকী প্ৰাৰ্থীৰ জয়। অহা বছৰৰ ভিতৰত সকলো অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি 12টা ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে AICTEৰ পদক্ষেপ। আৰু ISL ফুটবল প্ৰতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্টছৰ খিতাপ দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই বিষয়ে গ্ৰহণ কৰা সিদ্ধান্তৰ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত প্ৰকাশ কৰে। শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ বছৰজোৰা কাৰ্যসূচী অহা 8 ছেপ্টেম্বৰত আৰম্ভ কৰাৰ বিষয়েও কালি মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হয়। এই অনুসৰি ৰাজ্য চৰকাৰে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ নিয়াৰিকৈ পালন কৰিবলৈ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50-জনীয়া সমিতি গঠনৰ সিদ্ধান্ত লৈছে।
ডক্টৰ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী খুব সুন্দৰভাৱে পালন কৰিবলৈ ৰাজ্য চৰকাৰে অসমৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত এখন 50-জনীয়া সমিতি নিৰ্মাণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই কমিটিখনত পৃষ্ঠপোষক হিচাপে আমি উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলকো আসন গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাম। অসমৰ মুখ্যমন্ত্ৰী সভাপতি হ'ব, বাকী 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী এই সমিতিখনৰ পৃষ্ঠপোষক হ'বৰ বাবে আমি আমন্ত্ৰণ জনাম আৰু গোটেই সমিতিখন 50-জনীয়া এখন শক্তিশালী সমিতি হ'ব।
দেশৰ ৰাষ্ট্ৰপতি নাইবা প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শিল্পীগৰাকীৰ শতবৰ্ষ উদযাপনৰ আৰম্ভণি আৰু সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হ'ব। শতবাৰ্ষিকীৰ কেন্দ্ৰীয় অনুষ্ঠান গুৱাহাটী, নতুন দিল্লী, অৰুণাচল প্ৰদেশ, কলকাতা আৰু মুম্বাইত অনুষ্ঠিত হ'ব। তদুপৰি ডঃ ভূপেন হাজৰিকাৰ সোঁৱৰণত এটা বিশেষ আন্তঃগাঁথনি প্ৰকল্প নাইবা অনুষ্ঠান নিৰ্মাণ কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। বিশিষ্ট ঔপন্যাসিক সাংবাদিক অনুৰাধা শৰ্মাপূজাৰীৰ দ্বাৰা প্ৰণয়ন কৰা শিল্পীগৰাকীৰ চমু জীৱনী ৰাজ্যখনৰ 10 লাখ ব্যক্তিলৈ প্ৰেৰণ কৰা হ'ব। ভাৰতৰ সকলো ভাষালৈ এই জীৱনী অনুবাদ কৰি বিভিন্ন পুথিভঁৰাললৈ প্ৰেৰণৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লয়। একেদৰে শিল্পীগৰাকীৰ নামত স্মাৰক মুদ্ৰা প্ৰৱৰ্তন কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকক অনুৰোধ জনোৱাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্তত উপনীত হৈছে। বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ জীৱন সম্বলিত তথ্যচিত্ৰ অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কিংবদন্তী শিল্পীগৰাকীৰ সংগীত আৰু কৰ্মজীৱন সম্পৰ্কে শিক্ষানুষ্ঠানসমূহত আলাপ আলোচনা চৰ্চাৰ ব্যৱস্থা কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। ইপিনে ৰাজ্যত নতুনকৈ 10খন সমজিলা গঠনৰ বাবে কালি মন্ত্ৰীসভাই সিদ্ধান্ত লয়। কামৰূপ জিলাৰ বকৌ আৰু পলাশবাৰী, শোণিতপুৰৰ বৰচলা আৰু ৰঙাপাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ তিয়ক আৰু মৰিয়নি, কাছাৰৰ ঢলাই আৰু গোৱালপাৰাৰ দুধনৈত এই সমজিলাকেইখন গঠন কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত নিৰ্মীয়মান অৱস্থাত থকা 7খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণ কাৰ্য এই বছৰতে 2 কোটিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰীসভাই 250 কোটি টকাৰ অনুমোদন জনাইছে। ইতিমধ্যে চিকিৎসালয়কেইখন নিৰ্মাণৰ বাবে 2500 কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ কয়। ডিব্ৰুগড়, যোৰহাট, বোকাখাট আৰু বজালীত ৰাজ্য চৰকাৰে গঠন কৰা দুগ্ধ উৎপাদন কেন্দ্ৰকেইটাৰ পৰিচালনাৰ দায়িত্ব নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডক অৰ্পণ কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লয়। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ বাবে ৰাজ্যজুৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। কাইলৈ জনসাধাৰণে গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন কৰিব। গৰু বিহুৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত প্ৰয়োজনীয় মাখিয়তী, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি পোৱা গৈছে। পৰহিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যজুৰি বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষক পৰম্পৰাগত ৰীতি নীতিৰে আদৰিবলৈ সাজু হৈছে। গাঁৱে ভূঞে, চহৰে নগৰে ৰঙালী বিহুক লৈ উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। ইফালে বিহুৰ বতৰতে গামোচাৰ চাহিদাও যথেষ্ট বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে গামোচাৰ বিপণী মুকলি কৰা হৈছে। অনুৰূপ ধৰণে ফাঁচী বজাৰ, গণেশগুৰি, পল্টন বজাৰ আৰু বিভিন্ন শ্বপিং মলত কাপোৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ দেখা গৈছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাইলৈ জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কাইলৈৰ পৰা চাৰিদিনীয়াকৈ লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। বেলতলা বিহু উদযাপন সমিতিয়ে এইবছৰো অহা 24 এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ গুৱাহাটীৰ বেলতলা বিদ্যালয় খেলপথাৰত 48 সংখ্যক বহাগী উৎসৱৰ আয়োজন কৰিছে। এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ডঃ ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ'ব। ডিব্ৰুগড় জিলাত বিহুৰ আয়োজন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈ।
ৰঙালী বিহুটিক আদৰাৰ বাবে ডিব্ৰুগড় জিলাতো বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে। ঢোলৰ গুমগুমনি, শিপিনীৰ তাঁতৰ খিতখিতনি আৰু জীয়ৰী বোৱাৰীসকলৰ জুইশালত পিঠা পনা বনোৱাৰ পৰিৱেশে এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। চহা খেতিয়কসকলে গৰু গা ধুৱাবলৈ চাক বনোৱাত বিশেষভাৱে ব্যস্ত হৈ পৰিছে। লাও খা, বেঙেনা খা আদি এই যা যোগাৰ বাবে তেখেতসকলে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু উজনি অসমৰ এক বিশেষ পৰম্পৰা ডিব্ৰুগড় জিলাত বালি হুঁচৰি ইতিমধ্যে ঢোলৰ গুমগুমনিয়ে চৌদিশ ৰজন জনাই তুলিছে। ৰাতিৰ ভাগলৈকে তেখেতসকলে বিহু আখৰা একদিশেকে কৰিছে আৰু পৰৱৰ্তী সময়ত ঘৰে ঘৰে গৈ ৰাইজক আশীৰ্বাদ দিয়া, গৃহস্থক আশীৰ্বাদ দি তেখেতসকলৰ মনৰ কামনা, মনৰ বাঞ্ছা পূৰণাৰ্থে আশীৰ্বাদ প্ৰদান কৰিবৰ বাবেও যুঁজা প্ৰস্তুতি চলাইছে।
অৰণ্য সুৰক্ষা সমিতি অসমে বিগত বছৰৰ দৰে এইবাৰো পৰিৱেশ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে গছ বিহু কাইলৈ পালন কৰিব। ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত পহিলা বহাগৰ দিনা এই বিহু পালন কৰা হ'ব। কামৰূপ জিলাত কাইলৈ গৰু বিহু পালনৰ বাবে ৰাইজ সাজু হৈছে। জিলাখনৰ বকো, ছয়গাঁও, হাজো, কমলপুৰকে ধৰি বিভিন্ন অঞ্চলত পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ 32 সংখ্যক দীক্ষান্ত সমাৰোহ অহা 25 এপ্ৰিলত উদযাপনৰ বাবে প্ৰস্তুতি চলিছে। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শিক্ষাৰ্থীসকলক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব। অনুষ্ঠানত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। এই সমাৰোহ সন্দৰ্ভত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্ত এইদৰে
কয়। Have its 32nd convocation on 25th April 2025. Honorable President of India Srimati Draupadi Murmu has graciously consented to be the chief guest in this 32nd convocation. Apart from Honorable President, the Honorable Chancellor and Governor of Assam and Honorable Chief Minister of Assam will also participate in our 32nd convocation. And we are also happy to inform that we are going to honor as Doctor of Science to Dr. Amol Kotoki, who happened to be the Director of Beaver Oak Cancer Institute. And apart from him, honorary PhD will be conferred upon on Dr. Tapan Khoikia, Cancer Specialist, Mumbai. And honorary PhD will also be conferred to Chona Min, the Honorable Deputy Chief Minister of Arunachal Pradesh.
পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত 24খন জিলা পৰিষদৰ 3গৰাকী প্ৰাৰ্থী আৰু 139টা আঞ্চলিক পঞ্চায়ত সদস্যৰ 25গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। জিলাখনৰ 24খন জিলা পৰিষদত মুঠ 61গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে বেকেলি জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী দেৱজ্যোতি ৰাভা, পঞ্চতীৰ্থ হাজো জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী বিৰাজ কুমাৰ নাথে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। জিলাখনৰ 139খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে 317গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ বিজেপি অগপ মিত্ৰজোঁটৰ 7গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। সৰুপথাৰ সমজিলাৰ মুঠ 21খন গাঁও পঞ্চায়তৰ পৰা 210টা ৱাৰ্ড সদস্য নিৰ্বাচন হ'ব। ইয়াৰে 25গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। বজালী জিলাত 4খনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ৰ দিশে অগ্ৰসৰ হৈছে। কোনো প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিবলৈ বিচাৰিলে 17 এপ্ৰিলৰ বিয়লি 3 বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব। 2 মেত প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া ধেমাজি জিলাত 12খন জিলা পৰিষদৰ বাবে 39জন প্ৰাৰ্থীয়ে আৰু 5খন আঞ্চলিক পঞ্চায়তৰ বাবে 139জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। জিলাখনৰ 65খন গাঁও পঞ্চায়তৰ 650টা ৱাৰ্ড সদস্যৰ বাবে 1770জনে মনোনয়ন দাখিল কৰিছে। ৰাজ্যিক নিৰ্বাচন আয়োগে বুথ পৰ্যায়ৰ বিষয়া বি এল অ'সকলক পঞ্চায়ত নিৰ্বাচনত পুলিং বিষয়া হিচাপে নিয়োজিত নকৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিছে। ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিবে এই সন্দৰ্ভত পঞ্চায়ত নিৰ্বাচন হ'বলগীয়া 27খন জিলাৰ আয়ুক্তলৈ আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদ তথা AICTCয়ে 2026 চনৰ ডিচেম্বৰৰ ভিতৰত সকলো অভিযান্ত্ৰিক ডিপ্লমা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি 12 ভাৰতীয় ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে অভিলাষী পদক্ষেপ লৈছে। অসমীয়াৰ লগতে গুজৰাটী, কানাড়া, হিন্দী, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাবী, তামিল, তেলেগু আৰু উৰ্দু ভাষাত পাঠ্যক্ৰমসমূহ উপলব্ধ হ'ব। প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ অভিযান্ত্ৰিক ডিপ্লমা আৰু ডিগ্ৰী পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে 600খন পাঠ্যক্ৰম প্ৰস্তুত কৰি 12 আঞ্চলিক ভাষাত আপলোড কৰা হৈছে। তৃতীয় আৰু চতুৰ্থ বৰ্ষৰ পাঠ্যপুথিৰ কাম সম্প্ৰতি চলি আছে। AICTEৰ আৰ্হিৰ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা এই পাঠ্যপুথিসমূহে চিভিল, মেকানিকেল, ইলেক্ট্ৰনিক্স আৰু কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিঙৰ দৰে মূল বিষয়সমূহ সামৰি লৈছে। ছাত্ৰ ছাত্ৰীয়ে নিজ নিজ মাতৃভাষাত বুজিবলৈ সহায় কৰাৰ উদ্দেশ্যে এই পাঠ্যপুথিসমূহ প্ৰস্তুত কৰা হৈছে। AICTEৰ অধ্যক্ষ অধ্যাপক টি জি সীতাৰামে কয় যে পাঠ্যপুথিসমূহৰ অনুবাদ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰিবলৈ কৃত্ৰিম বুদ্ধিমত্তাৰো ব্যৱহাৰ কৰা হৈছে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পাৰিষদসকলে আজি শপত গ্ৰহণ কৰিব। দুধনৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ত বিয়লি 3 বজাত শপত গ্ৰহণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক এই কাৰ্যসূচীত উপস্থিত থকাৰ কথা। মোহনবাগান ছুপাৰ জায়েণ্টে ISL ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। দলটোৱে কালি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত ফাইনেলত বেংগালুৰু ফুটবল ক্লাবক 2-1 পৰাস্ত কৰে। মোহনবাগানে এইবাৰ দ্বিতীয়বাৰৰ বাবে প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে পঞ্জাৱ কিংছক 8 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌত কালি অনুষ্ঠিত আন এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে গুজৰাট টাইটেন্ছক 6 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল খেলোৱা হ'ব। জয়পুৰত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনহাতে সন্ধিয়া 7:30 বজাত দিল্লীত হ'বলগীয়া দ্বিতীয়খন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওক।
বিহুক লৈ ৰাজ্যজুৰি বিৰাজ কৰা আনন্দমুখৰ পৰিৱেশ, দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠক, নেশ্যনেল হেৰাল্ড গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জাননী, পঞ্চায়ত নিৰ্বাচনক লৈ ৰাজ্যত চলা তৎপৰতাকে ধৰি কেইবাটাও বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত গুৰুত্ব পাইছে। নেশ্যনেল হেৰাল্ড গোচৰত কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে সম্পৰ্কিত সম্পত্তি বাজেয়াপ্ত কৰিবলৈ বিধি বলবৎকাৰী সঞ্চালকালয়ে জাননী জাৰি কৰাৰ বাতৰিটো আজি নিয়মীয়া বাৰ্তা আৰু অসমীয়া খবৰকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাৰ এটা মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। কালি দিছপুৰত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ বিষয়ে কেইবাখনো কাকতে আজি প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰী 8 ছেপ্টেম্বৰৰ পৰা বছৰজুৰি পালন কৰা হ'ব সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকী, আৰু দ্য আছাম ট্ৰিবিউন কাকতে বাৰ্থ চেণ্টিনেৰী অফ ডঃ ভূপেন হাজৰিকা ষ্টেট গভৰ্ণমেণ্ট প্লেনছ ইয়াৰ লং চেলিব্ৰেশ্যন শিৰোনাম দিছে। দৈনিক অসম কাকতেও বাতৰিটোৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ এটা শেহতীয়া ৰায়কেন্দ্ৰিক বাতৰিক দৈনিক জনমভূমি কাকতে ৰাজ্যৰ বিধেয়ক পেলাই থব পৰাৰ অধিকাৰ সংবিধানে দিয়া নাই, ৰাষ্ট্ৰপতিক সীমা বান্ধি দিলে বিচাৰপীঠে শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰঙালী বিহুক লৈ ৰাজ্যজুৰি আনন্দমুখৰ পৰিৱেশ বিৰাজ কৰাৰ বাতৰিক আমাৰ অসম, দৈনিক অগ্ৰদূতকে ধৰি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক এটা বাতৰিক পঞ্চায়ত পোলছ বিজেপি এলায়েন্স অল ছেট বাট অপজিশ্যন ষ্টিল ইন ডিজেৰে শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য টাইমছ অফ ইণ্ডিয়াই ৱাক অফ সংকটনী আইনক লৈ পশ্চিমবংগত সাব্যস্ত কৰাৰ প্ৰতিবাদী কাৰ্যসূচীত 3জনৰ মৃত্যু আৰু আৰক্ষীকে ধৰি কেইবাজনো আহত হোৱাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঠেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ইপিনে ৰাজ্যত 1 মাৰ্চৰ পৰা এই পৰ্যন্ত স্বাভাৱিকতকৈ 43% কম বৰষুণ হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি এই সময়ছোৱাত ৰাজ্যৰ 131.7 মিলিমিটাৰ বৰষুণ হ'ব লাগিছিল যদিও 74.6 মিলিমিটাৰহে বৰষুণ হৈছে। অৱশ্যে বতৰ বিজ্ঞান কেন্দ্ৰই 16 এপ্ৰিললৈ ৰাজ্যৰ বিভিন্ন ঠাইত বৰষুণ হোৱাৰ সম্ভাৱনাৰ আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পৰিকল্পনা। অসমীয়াৰ হেপাহৰ ৰঙালী বিহু দুৱাৰদলিত কাইলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনাৰে গৰু বিহু পালন। পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্ৰাৰ্থীৰ জয়। অহা বছৰৰ ভিতৰত সকলো অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ বাবে অসমীয়াকে ধৰি 12 ভাষাত পাঠ্যপুথি সুলভ কৰাৰ বাবে AICTEৰ পদক্ষেপ। আৰু আই এছ এল ফুটবল প্ৰতিযোগিতাত মোহন বাগান ছুপাৰ জায়েণ্টৰ খিতাপ দখল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।